ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজিৰ এই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
প্ৰিয় শ্ৰোতা, আপুনি ভালে কুশলে আছেনে? জীৱনৰ বিভিন্ন সমস্যাসমূহক জয় কৰি এক সুশৃংখল জীৱন যাপন কৰিবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত বন্ধু আৰু সাৰথি। এই সাৰথিজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ মানুহক মুক্তি আৰু প্ৰচুৰ জীৱন দিবলৈ ক্ৰুচত বলি হবলৈকো কুণ্ঠাবোধ নকৰিলে। সেয়েহে তেওঁহে আপোনাৰ মোৰ জীৱনক সঠিক পথেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব পাৰে। তেওঁত আশ্ৰয় লৈ আমাৰ জীৱনে প্ৰকৃততে সঠিক জীৱনৰ বাট বিচাৰি পায়। গতিকে তেওঁৰ বিষয়ে আৰু অধিককৈ জানিবলৈ পবিত্ৰ বাইবেলৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন মনোযোগেৰে শুনো।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
সংগীতেৰে শুভ সংবাদ মিলাও আমি ঘৰে ঘৰে, মুক্তিদাতাই জন্ম ল'লে পাপী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছো, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাবলৈ পাওঁ, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি কৰি আহিছো এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে। আশা কৰো আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে, কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই ৰলো। অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখিবচোন। আহকচোন প্ৰিয় শ্ৰোতা, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণাই শেষ কৰিব নোৱাৰো। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱালা, তাৰ বাবে অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা গালাতিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি ইতিমধ্যে এই পুস্তকৰ প্ৰথম অধ্যায়ৰ 10 নম্বৰ পদলৈকে অধ্যয়ন কৰি আমাৰ আলোচনা আগবঢ়ালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা চাই যাম। হওক, অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লৈ আমাৰ সৈতে চাই যাবচোন। বাইবেলৰ পৰা পাঠ কৰি দিম গালাতিয়া 1 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কিয়নো হে ভাইবিলাক, যি শুভবাৰ্তা মোৰ দ্বাৰাই প্ৰচাৰিত হল, সেয়ে যে মানুহৰ দৰে নহয়, ইয়াকে মই তোমালোকক জনাইছো। পৌলে এই প্ৰথম অধ্যায়ৰ প্ৰথমটো পদতে জনাই দিছিল যে তেওঁ কোনো মানুহৰ দ্বাৰা বা মানুহৰ পৰা নিযুক্ত পাচনি নহয়, কিন্তু তেওঁ প্ৰভু যীশুখ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰৰ দ্বাৰা বিশেষভাৱে নিৰ্বাচিত আৰু নিযুক্ত পাচনি। সেই কথাটো তেওঁ গালাতিয়া বিশ্বাসীসকলক আকৌ মনত পেলাই দিব খুজিছে। তেওঁ যি শুভবাৰ্তা ঘোষণা কৰি আহিছে, সেয়া মানুহৰ দৰে নহয়। অৰ্থাৎ তেওঁ বুজাব খুজিছে যে সেই শুভবাৰ্তা কোনো মানুহৰ পৰা শুভবাৰ্তা নহয়, মানুহৰ ইচ্ছা অনুসাৰে প্ৰচাৰ কৰা শুভবাৰ্তা নহয়। তেওঁ যি কথা প্ৰচাৰ কৰি আহিছে, সেয়া কোনো মানুহৰ মনে সজা কথাও নহয়, কোনো মানুহে নিজে দিয়া ব্যাখ্যাও নহয়। সেয়া পোনে পোনে ঈশ্বৰৰ পৰা পোৱা বাৰ্তা। সেই শুভবাৰ্তা পাচনি পৌলে তেওঁ যোৱা সকলো ঠাইতে ঘোষণা কৰিছিল আৰু গালাতিয়া অঞ্চলতো তাকেই ঘোষণা কৰিছিল। বহুতো লোকে তেওঁৰ কথা বিশ্বাস কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল আৰু গালাতিয়াত কেইবাটাও খ্ৰীষ্টীয় মণ্ডলী স্থাপিত হৈছিল। কিন্তু পৌল সেই ঠাইৰ পৰা যোৱাৰ পাছত কিছুমান যিহুদীপন্থী লোক তালৈ আহি খেলিমেলিৰ সৃষ্টি কৰিছিল। তেওঁলোকে শিকাইছিল যে পৰিত্ৰাণ লাভ কৰিবলৈ যোৱা লোকসকলে এই কথা মনত ৰখা উচিত যে কেৱল প্ৰভু যীশুক গ্ৰহণ কৰিলেই নহ'ব, মুচিৰ বিধানবোৰো পালন কৰিব লাগিব। সেই কথা পৌলে জানিব পাৰিছিল আৰু তাৰ উত্তৰস্বৰূপেই আচলতে এই পত্ৰখন লিখিছিল। সেই যিহুদীপন্থী লোকসকলে পৌলে ঘোষণা কৰি যোৱা শুভবাৰ্তা সম্বন্ধে সন্দেহ প্ৰকাশ কৰাৰ লগতে পৌলৰ কৰ্তৃত্ব সম্বন্ধেও সন্দেহৰ ভাৱ দেখুৱাইছিল। পৌল জানো পাচনি? তেওঁলোকে এই প্ৰশ্ন উত্থাপন কৰিছিল। পৌল যীশুখ্ৰীষ্টৰ প্ৰথম 12 শিষ্যৰ মাজৰ এজন নহয়, তেওঁ পাছতহে খ্ৰীষ্টৰ শিষ্য হৈছিল। সেই যিহুদীপন্থী লোকসকলে পৌলৰ কৰ্তৃত্ব সম্বন্ধে সন্দেহ প্ৰকাশ কৰিছিল। এইটো ছয়তানে ব্যৱহাৰ কৰি অহা এটা প্ৰাচীন কৌশল। কোনো এটা কথা যুক্তিৰে নোৱাৰিলে সেই কথা কোৱা মানুহজনৰ কৰ্তৃত্ব সম্বন্ধে সন্দেহ জন্মাই দি মানুহক বিভ্ৰান্ত কৰিবলৈ ছয়তানে চেষ্টা কৰে, আৰু এই কাম কৰিবলৈ ছয়তানে মানুহক ব্যৱহাৰ কৰে। এই যিহুদীপন্থী লোকসকলে পৌলৰ পাচনিবাপ সম্বন্ধে সন্দেহ প্ৰকাশ কৰিছিল আৰু পৌলে তাৰ যথাযথ উত্তৰ দিয়া আমি ইয়াত দেখিবলৈ পাম। পৌলক যে খ্ৰীষ্টই পোনে পোনে দৰ্শন দি বিশেষভাৱে আমন্ত্ৰণ কৰিছিল আৰু সেইবাবেই তেওঁ পাচনি, সেই কথাটো পাচনি পৌলে বিশেষভাৱে দাঙি ধৰিছে। তেওঁ কৈছে তেওঁ কোনো মানুহৰ পৰা পোৱা বাৰ্তা ঘোষণা কৰা নাই, পোনে পোনে ঈশ্বৰৰ পৰা পোৱা বাৰ্তাহে ঘোষণা কৰিছে। মানুহৰ পৰা পোৱা বাৰ্তা হলে তাত সন্দেহৰ থল থাকে, কিন্তু ঈশ্বৰৰ পৰা পোৱা বাৰ্তা নিখুঁত আৰু সঠিক হবই। বাৰ নম্বৰ পদ, কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু তাক শিকাও নাই, কিন্তু যীশুখ্ৰীষ্টৰ প্ৰকাশিত বাক্যৰ দ্বাৰাহে তাক পালো। পৌলে কোনো স্কুলত পঢ়ি সেই পাচনিবাপ পোৱা নাই, সেয়া কোনো ডিগ্ৰী নহয়, নাইবা তেওঁক আন মানুহে গাত হাত দি অভিষেক কৰিও পাচনি পতা নাই। পৌলৰ পাচনিভাৱ আৰু সেই শুভবাৰ্তাৰ জ্ঞান আহিছিল পোনে পোনে যীশুখ্ৰীষ্টৰ পৰা। যীশুখ্ৰীষ্টই তেওঁক দেখা দিছিল আৰু শুভবাৰ্তা ঘোষণা কৰা কামত বিশেষভাৱে নিযুক্তি দিছিল। যীশুৱে পৌলক দেখা দিয়া কথাটো বুজাবলৈ যিটো গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে সেইটো হৈছে আপোকালিপ্সিছ। বাইবেলৰ শেষৰখন পুস্তক প্ৰকাশিত বাক্যক সদায়েই এপকেলিপ্স বুলি কোৱা হয় আৰু এই এপকেলিপ্স শব্দটো গ্ৰীক এপকালিপ্সিছ শব্দৰ পৰাই ওলোৱা। অৰ্থাৎ প্ৰকাশিত বাক্যৰ কথাবোৰ যেনেকৈ জোহনক বিশেষভাৱে দেখুওৱা হৈছিল স্বৰ্গীয় দৰ্শনৰ দ্বাৰা, ঠিক তেনেকৈ শুভবাৰ্তাও পৌলক দিয়া হৈছিল স্বৰ্গীয় প্ৰকাশৰ জৰিয়তে। পৌলে কোনো মানুহৰ পৰা তাক শিকা নাই, তেওঁ পিতৰ জাকুব বা জোহনৰ পৰা শিকা নাই, নাইবা তেওঁলোকৰ যোগেদি পাচনি বুলি নিযুক্তও হোৱা নাই, তেওঁ যীশুখ্ৰীষ্টৰ পৰা পোনে পোনে নিযুক্ত হোৱা পাচনি। এতিয়া আমি 13 আৰু 14 নম্বৰ পদ দুটা চাব খুজিছো। কিয়নো মই যিহুদী ধৰ্মত থাকোঁতে কেনেকৈ আচৰণ কৰিছিলো তাৰ বিষয়ে তোমালোকে শুনিলা, যে মই ঈশ্বৰ মণ্ডলীক অধিক পৰিমাণে তাৰণা কৰি তাক লণ্ডভণ্ড কৰিছিলো, আৰু মোৰ ওপৰ পুৰুষসকলৰ পৰা পুৰুষে পুৰুষে চলি অহা বিধিলৈ অতিশয় উৎসাহী হৈ মোৰ স্বজাতীয় সমবয়সীয়া অনেক লোকতকৈ যিহুদী ধৰ্মত আগবাঢ়িছিলো। পৌলে কৈছে তোমালোকে মোৰ বিষয়ে নিশ্চয় সকলো জানিছা, মই আগতে কি আছিলো আৰু এতিয়া কি হলো, মই আগতে কিমান নিষ্ঠাৰে যিহুদী ধৰ্ম পালন কৰিছিলো, কেনেকৈ খ্ৰীষ্টীয় বিশ্বাসী লোকক অত্যাচাৰ কৰিছিলো আৰু কেনেকৈ মই পৰিৱৰ্তিত হলো, সেই কথা তোমালোকে জানা। পৌলে নিজৰ পুৰণি বিশ্বাসক যিহুদী ধৰ্ম বুলি কৈছে, তেওঁ মচীৰ বিধানবোৰ অতি যত্নেৰে অতি নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰি আহিছিল, কিন্তু সেই যিহুদী ধৰ্মত তেওঁ পৰিত্ৰাণ নাপালে। যিহুদী ধৰ্মৰ দ্বাৰা তেওঁ পৰিত্ৰাণ নাপালে, বৰং যিহুদী ধৰ্মৰ পৰাহে তেওঁক উদ্ধাৰ কৰা হল প্ৰভু যীশুৰ দ্বাৰা। এতিয়া এই শক্তিশালী মন্তব্যটোলৈ মন কৰকচোন, 15 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পাঠ কৰি দিম। কিন্তু যি ঈশ্বৰে মোক মাতৃগৰ্ভৰে পৰা পৃথক কৰি তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে, তেওঁৰ পুত্ৰৰ শুভবাৰ্তা মই যেন প্ৰজাতিবিলাকৰ আগত প্ৰচাৰ কৰোঁ, এইকাৰণে তেওঁ যেতিয়া নিজ পুত্ৰক মোত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই মাংস আৰু তেজেৰে সৈতে পৰামৰ্শ নকৰিলো, আৰু জিৰচালেমলৈ মোতকৈ আগেয়ে হোৱা পাচনিবিলাকৰ ওচৰলৈ নগৈ আৰৱ দেশলৈ গৈছিলো, পাছে আকৌ দম্মেচকলৈ উলটি আহিলো। তেওঁ যেতিয়া নিজ পুত্ৰক মোত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, এইবুলি কৈ আচলতে পৌলে এই কথা বুজাইছে যে তেওঁক পিতৃ ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে আমন্ত্ৰণ কৰিছে। 16 নম্বৰ পদত যি পৰজাতি শব্দটো ব্যৱহাৰ কৰা হৈছে তাৰ অৰ্থ হৈছে অনা যিহুদী, অৰ্থাৎ যিহুদী জাতিৰ বাহিৰে আন আন জাতিবিলাক। পৌলক ঈশ্বৰে বিশেষভাৱে আমন্ত্ৰণ কৰিছিল পৰজাতিবিলাকৰ আগত খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ। পাচনি পৌলে কৈছে তেওঁ খ্ৰীষ্টৰ দৰ্শন পোৱাৰ পাছত কোনো মাংস আৰু তেজেৰে সৈতে পৰামৰ্শ নকৰিলে, অৰ্থাৎ তেওঁ কোনো মানুহৰ পৰা সেই শুভবাৰ্তা তেওঁ শিকিবলৈ যোৱা নাই। সেই শুভবাৰ্তা তেওঁ খ্ৰীষ্টৰ পৰা পোনে পোনে পাইছিল আৰু সেই শুভবাৰ্তা প্ৰচাৰ কৰাৰ দায়িত্বও খ্ৰীষ্টৰ পৰাই তেওঁ পোনে পোনে পাইছিল। পৌলে কৈছে এই বিশেষ কামৰ বাবে ঈশ্বৰে তেওঁক মাতৃগৰ্ভৰে পৰা মনোনীত কৰি ৰাখিছিল আৰু উপযুক্ত সময়ত সেই কামৰ বাবে তেওঁক আমন্ত্ৰণ কৰিছিল। পৌলৰ গাত কিবা ভাল গুণ থকা কাৰণে নহয়, কিন্তু ঈশ্বৰে অনুগ্ৰহেৰেহে তেওঁক আমন্ত্ৰণ কৰিলে। এবাৰ এজন প্ৰগতিশীল অধ্যাপকে এটা বক্তৃতা দিওঁতে এইবুলি কৈছিল যে পৌল অতিশয় প্ৰতিভাশালী ব্যক্তি আছিল। এই কথাটো অৱশ্যে আমিও স্বীকাৰ কৰোঁ। পৌল তীক্ষ্ণ মেধাসম্পন্ন ব্যক্তি আছিল, তাত অকণো সন্দেহ নাই। সেই প্ৰগতিশীল অধ্যাপকজনে কৈছিল যে পৌলে যিহুদী ধৰ্ম ভালদৰে পালন কৰিছিল আৰু মুচিৰ বিধানসমূহৰ কথা খৰচি মাৰি জানিছিল। তেওঁ গ্ৰীক দৰ্শন খুব ভালদৰে অধ্যয়ন কৰিছিল আৰু যিহুদী ধৰ্ম বিশ্বাস আৰু গ্ৰীক দৰ্শন মিহলাই খ্ৰীষ্টীয় বিশ্বাসৰ সৃষ্টি কৰিছিল। প্ৰিয় শ্ৰোতা, সেই প্ৰগতিশীল অধ্যাপকজনে এনেকৈ ক'ব পাৰে, কিন্তু পাচনি পৌলে নিজে হলে নিজৰ বিষয়ে ইয়াত এনেদৰে কৈছে যে তেওঁ সেই শুভবাৰ্তা পোনে পোনে ঈশ্বৰৰ পৰাহে পাইছে, কোনো মানুহৰ পৰা পোৱা নাই। যীশুখ্ৰীষ্টই তেওঁক দেখা দিছিল আৰু তেনেকৈয়ে তেওঁ শুভবাৰ্তা পাইছিল। এতিয়া আমি 18 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। পাছে 3 বছৰৰ মূৰত কৈফাৰে সৈতে চীনা পৰিচয় হবলৈ জিৰচালেমলৈ গৈ তেওঁৰ তাত 15 দিন থাকিলো। ইয়াত পৌলে যিখিনি কথা কৈছে সেই কথাখিনিৰ বিৱৰণ আমি পাচনিৰ কৰ্মপুস্তকত এনেদৰে পাওঁ। পাছে তেওঁ জিৰচালেমলৈ গৈ শিষ্যবিলাকৰ লগ ল'বলৈ চেষ্টা কৰিলত সকলোৱে তেওঁলৈ ভয় কৰিলে আৰু তেওঁ যে শিষ্য হয় তাকো বিশ্বাস নকৰিলে। কিন্তু বাৰ্ণবাই তেওঁক পাচনিবিলাকৰ আগলৈ লৈ গৈ তেওঁ কেনেকৈ বাটত প্ৰভুক দেখা পাইছিল আৰু প্ৰভুৱে তেওঁৰ আগত কথা কৈছিল আৰু তেওঁ কেনেকৈ দম্মেশকত যীশুৰ নামত হাঁহেৰে প্ৰচাৰ কৰিছিল, সেই আটাইবিলাক কথা তেওঁবিলাকৰ আগত বৰ্ণনা কৰিলে। আৰু চৌলে তেওঁলোকৰ লগত অহা যোৱা কৰি জিৰচালেমতে প্ৰভুৰ নামত হাঁহেৰে প্ৰচাৰ কৰিলে। তাতে তেওঁ গ্ৰীক ভাষাবাদী যিহুদীবিলাকে সৈতে কথোপকথন আৰু বাদ বিবাদ কৰিলে, কিন্তু তেওঁবিলাকে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। এই গোটেইখিনি কথা পঢ়ি চোৱাৰ পাছত আমি এটা কথা বুজি পাওঁ যে পৌলে প্ৰায় 3 বছৰ কাল আৰবৰ মৰুভূমিত কটাইছিল। ঈশ্বৰে তেওঁক কেনেদৰে তাত প্ৰশিক্ষণ দিছিল সেই কথাটো বিশেষভাৱে মন কৰিবলগীয়া। কিন্তু পৌলক প্ৰশিক্ষণ দিছিল মৰুভূমিত। অব্ৰাহামক ঈশ্বৰে প্ৰশিক্ষণ দিছিল এটা বিশেষ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰি। এলিয়া ভাৱবাদীয়েও অতি অস্বাভাৱিক ধৰণে ঈশ্বৰৰ পৰা শিকিবলগীয়া হৈছিল। ঈশ্বৰে তেওঁৰ লোকসকলক মৰুভূমিলৈ নি প্ৰশিক্ষণ দিয়ে। মৰুভূমি মানে অৱশ্যে আমি আক্ষৰিক অৰ্থত মৰুভূমি বুলি বুজোৱা নাই। দায়ুদেউ চৌল ৰজাৰ ভয়ত হাবিয়ে বননিয়ে পৰ্বতে কন্দৰে পলাই ফুৰিব লগা হৈছিল, লুকাই ফুৰিব লগা হৈছিল। আৰু সেই প্ৰতিকূল পৰিস্থিতিৰ মাজেদিয়েই ঈশ্বৰে দায়ুদক গঢ়ি তুলিছিল। দায়ুদে আনকি নিজকে অতি অসহায় অনুভৱ কৰি সহায় বিচাৰি ঈশ্বৰৰ আগত ক্ৰন্দন কৰিছিল। সেই কথা আমি গীতমালা পঢ়িলেই বুজি পাওঁ। আচলতে ঈশ্বৰে পৌলকো একেধৰণেই গঢ়ি তুলিছিল। ঈশ্বৰে পৌলক মৰুভূমিলৈ লৈ গৈছিল আৰু তাতেই প্ৰায় 3 বছৰ কাল পৌলে কটাইছিল। তাৰ পাছত তেওঁ জিৰচালেমলৈ গৈছিল পিতৰক দেখা কৰিবলৈ আৰু তেওঁৰ লগত 15 দিন আছিল। 19 নম্বৰ পদ, কিন্তু তেওঁৰ বাহিৰে আন পাচনিবিলাকৰ কাকো নেদেখিলো, কেৱল প্ৰভুৰ ভায়েক জাকুবক দেখিলো। পৌলে আন আন পাচনিসকলক দেখা কৰা নাছিল, কেৱল পিতৰ আৰু প্ৰভুৰ ভায়েক জাকুবকহে তেওঁ লগ পাইছিল। পাচনিসকলৰ লগত তেওঁৰ চা চিনাকি সিমানেই। তেওঁ পাচনিসকলৰ পৰা একো গ্ৰহণো কৰা নাছিল, সেই কথা আমি দেখিবলৈ পাম। 20 নম্বৰ পদ, এই যিবোৰ কথা মই তোমালোকলৈ লিখিছো চোৱা, ঈশ্বৰৰ সাক্ষাতে কৈছো, সেইবোৰ কথা মিছা নহয়। পৌলে যি যি কৈছে প্ৰভুৰ সাক্ষাতে কৈছে, তেওঁ একো মিছা কথা কোৱা নাই। তেওঁ যি শুভবাৰ্তা পাইছিল সেয়া আছিল প্ৰভু যীশুৰ পৰা পোনে পোনে পোৱা শুভবাৰ্তা। কোনো মানুহৰ পৰাও তেওঁ শিকা নাই, পাচনিসকলেও তেওঁক শিকাই দিয়া নাই। আমি অলপ আগতে উল্লেখ কৰি অহা সেই প্ৰগতিশীল অধ্যাপকজনে কোৱাৰ নিচিনাকৈ গ্ৰীক দৰ্শন আৰু মুচিৰ বিধান মিহলাই পৌলে এই শুভবাৰ্তাৰ সৃষ্টি কৰা নাছিল। তেওঁ ঈশ্বৰৰ পৰা পোনে পোনে সেই বাৰ্তা পাইছিল। তেওঁ কৈছে তেওঁ মিছা কোৱা নাই, তেওঁ প্ৰভুৰ সাক্ষাতে এই কথা কৈছে। প্ৰিয় শ্ৰোতা, আচলতে পৌলৰ বিৰুদ্ধে কোৱা লোকসকলহে মিছলীয়া নাইবা অজ্ঞান। একৈশৰ পৰা চৌব্বিশ নম্বৰ পদলৈকে পাঠ কৰি দিম। তাৰ পাছত কিলিকিয়া আৰু ছিৰিয়াৰ অঞ্চললৈ আহিলো আৰু খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদিয়াৰ মণ্ডলীবিলাকে সৈতে দেখাদেখিকৈ পৰিচিত নাছিলো, কিন্তু তেওঁবিলাকে কেৱল শুনিবলৈ পাইছিল যে যিজনে পূৰ্বে আমাক তাৰণা কৰিছিল সেইজনেই পূৰ্বে লণ্ডভণ্ড কৰা বিশ্বাসৰ কথা এতিয়া প্ৰচাৰ কৰিছে, আৰু তেওঁবিলাকে মোৰ কাৰণে ঈশ্বৰৰ প্ৰশংসা কৰিলে। জিৰচালেমত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলে পৌলক গ্ৰহণ কৰি ল'বলৈ সংকোচ কৰিছিল। বাৰ্ণবাৰ সহায় নোহোৱা হলে পৌলে হয়তো বহুদিন বাট চাই থাকিব লগা হলহেঁতেন। বাৰ্ণবাৰ হস্তক্ষেপতহে জিৰচালেমৰ মণ্ডলীয়ে পৌলক গ্ৰহণ কৰিছিল। এই লোকসকলে পৌলক গ্ৰহণ কৰিবলৈ টান পাইছিল, কাৰণ আগতে পৌলে বিশ্বাসীসকলক নানা ধৰণে অত্যাচাৰ কৰিছিল। কিন্তু যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত যে মানুহ পৰিৱৰ্তিত হয় সেই কথা তেওঁলোকে নিশ্চয় জানিছিল। যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে মানুহৰ যে আমূল পৰিৱৰ্তন ঘটে সেই কথা জানিছিল যদিও তেওঁলোকে পৌলক গ্ৰহণ কৰি ল'বলৈ ভয় কৰিছিল। তাৰ্ছ নগৰৰ সেই চৌল যে পৰিৱৰ্তিত হৈ পৌল হ'ব পাৰে সেই কথা তেওঁলোকে বিশ্বাস কৰিবলৈ টান পাইছিল। এইটো অতি অসম্ভৱ কথা বুলি তেওঁলোকে ধৰি লৈছিল। এই একৈশ নম্বৰ পদৰ পৰা চৌব্বিশ নম্বৰ পদলৈকে গোটেই শাস্ত্ৰাংশত পৌলে তেওঁৰ খ্ৰীষ্টীয় জীৱনৰ প্ৰথম বছৰকেইটাৰ কথা কৈছে। এই বছৰকেইটা তেওঁৰ জীৱনৰ আটাইতকৈ আনন্দৰ বছৰ আছিল বুলি আমি নাভাবোঁ। ৰোমিয়া পুস্তকৰ সাত নম্বৰ অধ্যায়ত পৌলে তেওঁৰ ব্যক্তিগত জীৱনত চলা কিছুমান সমস্যাৰ আভাস দিয়া যেন লাগে। পাচনি পৌলৰ জীৱনত তিনিটা প্ৰধান পৰ্যায় আমি দেখা পাওঁ। প্ৰথমতে আছিল এজন নিজক লৈ সন্তুষ্ট থকা ফৰিচী। তেওঁ অতি মেধাৱী আছিল আৰু মুচিৰ বিধান সম্বন্ধে পণ্ডিত আছিল। বহুতো লোকে ক'ব খোজে যে পৌলে খ্ৰীষ্টক বিশ্বাস কৰি পাচনি নোহোৱা হলেও কিজানি তেওঁৰ নাম জগতত ৰৈ গ'লহেঁতেন, কাৰণ তেওঁ অতি বিদগ্ধ পণ্ডিত আছিল। এই কথাত আমিও একমত, কাৰণ পৌল সঁচাকৈয়ে অসাধাৰণ প্ৰতিভাসম্পন্ন লোক আছিল। তেওঁ মুচিৰ বিধান আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ খ্ৰীষ্টক ঘীণ কৰিছিল, খ্ৰীষ্টীয় বিশ্বাসীসকলক ঘীণ কৰিছিল আৰু খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ বুকুৰ পৰা নিশ্চিন্ন কৰি দিব খুজিছিল। তেওঁ অতি নিষ্ঠুৰভাৱে খ্ৰীষ্টীয় লোকক অত্যাচাৰ কৰা লোক আছিল। দ্বিতীয় পৰ্যায় পৌলৰ জীৱনৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ হল যেতিয়া তেওঁ দম্মেশকলৈ যোৱাৰ বাটত খ্ৰীষ্টৰ দৰ্শন পালে। তেওঁ বুজি পালে যে আচলতে তেওঁ খ্ৰীষ্টক চিনি পোৱাই নাছিল, যি খ্ৰীষ্টক জনা মানে জীৱন পোৱা। তেওঁ খ্ৰীষ্টৰ মৃত্যু হোৱা বুলি শিকাই ফুৰিছিল। তেওঁ সুধিছিল, হে প্ৰভু আপুনি কোন? যীশুৱে উত্তৰ দিছিল, যিজনক তুমি তাৰণা কৰিছা মই সেই যীশু। প্ৰভু যীশুক প্ৰকৃত অৰ্থত চিনি পোৱাৰ লগে লগে পৌলে সুধিছিল, প্ৰভু মই কি কৰাটো আপুনি বিচাৰে? পুনৰুত্থিত প্ৰভু যীশুক লগ পোৱাৰ পাছত প্ৰায় তিনি বছৰ কাল পৌলে আৰব অঞ্চলত কটালে। বিশ্বাসী জীৱনৰ সেই প্ৰথম সময়ছোৱাত পৌলে বুজি পালে যে তেওঁ যিটো ভাল বুলি জানে সেইটো কৰিব নোৱাৰে, কিন্তু বেয়াটোৱেহে তেওঁক আমনি দি থাকে। অৱশেষত তেওঁ কৈছিল, হায় হায়, মই কেনে দুৰ্ভগীয়া মানুহ, এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? ৰোমিয়া সাত নম্বৰ অধ্যায়ৰ চৌব্বিশ নম্বৰ পদ। এয়া কোনো পৰিত্ৰাণ নোপোৱা লোকে কোৱা কথা নহয়, এয়া পৰিত্ৰাণ লাভ কৰাৰ পাছত পৌলে কোৱা কথা। সেয়া আছিল পৌলৰ খ্ৰীষ্টীয় জীৱনৰ প্ৰথম সময়ছোৱাৰ কথা। তৃতীয়তে তাৰ পাছত আহিছিল পৌলৰ জীৱনৰ গৌৰৱময় অধ্যায়, যেতিয়া তেওঁ আত্মাত চলিবলৈ লৈছিল, তেওঁ প্ৰভুত জীয়াই থাকিবলৈ শিকিছিল। আমিও আজি এই অৱস্থাটো পাব লাগে। আমাৰ মাজত বহুতো লোক আছে, তেওঁলোকে প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰিছে ঠিকেই, কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰভুত ভৰসা কৰি আত্মাত চলিবলৈ শিকা নাই। পৰিত্ৰাণৰ প্ৰকৃত আনন্দ তেওঁলোকে উপভোগ কৰিবলৈ শিকা নাই। তেওঁলোকে হতাশা আৰু দুখ বেজাৰৰ অভিজ্ঞতাহে লাভ কৰি থাকে। প্ৰিয় শ্ৰোতা, পৌলে জনাই দিছে যে তেওঁ কোনো পাচনিৰ পৰা সেই শুভবাৰ্তা শিকি লোৱা নাছিল। তেওঁ প্ৰভু যীশুৰ পৰা পোনে পোনে সেই শুভবাৰ্তা পাইছিল আৰু তেওঁ সেই শুভবাৰ্তাকেই ঘোষণা কৰিছিল। কিন্তু তাৰ মানে এইটো নহয় যে পৌলে যি শুভবাৰ্তা ঘোষণা কৰিছিল সেই শুভবাৰ্তা আন পাচনিসকলে ঘোষণা কৰা শুভবাৰ্তাতকৈ বেলেগ। সেইটো হবই নোৱাৰে, কাৰণ আন পাচনীসকলেও প্ৰভু যীশুৰ পৰাই শিকিছিল, পাচনি পৌলেও প্ৰভু যীশুৰ পৰাই সেই শুভবাৰ্তা পাইছিল। সেই শুভবাৰ্তা ঈশ্বৰৰ অনুগ্ৰহ আৰু প্ৰেমৰ বাৰ্তা, মানৱ জাতিৰ বাবে মুক্তিৰ বাৰ্তা, আনন্দৰ বাৰ্তা। প্ৰভু যীশুৰ সেই শুভবাৰ্তা আজিও আমি বিলাই আছো, যাতে প্ৰভু যীশুক গ্ৰহণ কৰি মানুহে পাপৰ প্ৰায়চিত্ত লাভ কৰি অনন্ত জীৱন লাভ কৰিব পাৰে। প্ৰভু যীশুৰ সেই শুভবাৰ্তাৰ প্ৰতি আপুনি বাৰু সঁহাৰি দিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তি বচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001। ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamistv@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে।
আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বৈতলেহে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বৈতলেহে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। সেই আনন্দত শুভ বাতৰি, সেই আনন্দত শুভ বাতৰি, ভাল পাওঁ মই সবাকে।
আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আমাৰ পাপৰ গধুৰ বুজাবোৰ তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ। তেওঁৰ মহান ত্যাগৰ বাণী, তেওঁৰ মহান ত্যাগৰ বাণী, ভাল পাওঁ দিনা পুনৰুধি মৃত্যুক জয়।